লোকসভা অধ্যক্ষ নিৰ্বাচনৰ পাছতে শ্ৰীমোদীয়ে নিম্নখণ্ডৰ কেবিনেট মন্ত্ৰী স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী আৰু ৰাজ্যমন্ত্ৰীসকলক পৰিচয় কৰাই দিয়ে। পাছত অধ্যক্ষ বিৰলাই 1975 চনৰ 25 জুনত জৰুৰীকালীন অৱস্থা বলবৎ কৰাৰ কথা স্মৰণ কৰি কয় যে সদনে ইয়াক গৰিহণা দিয়ে। তেওঁ লগতে জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰা আতিশয্যৰ বিৰুদ্ধে যুঁজ দিয়ে তথা গণতন্ত্ৰক সুৰক্ষিত কৰাৰ দায়িত্ব পালন কৰা সকলৰ দৃঢ়তাৰ শলাগ লয়। দেশৰ ইতিহাসত এই দিনটো সদায় কোলা অধ্যায় ৰূপে পৰিগণিত হৈ থাকিব বুলি শ্ৰীবিৰলাই উল্লেখ কৰে। তেওঁ কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা বলবৎ কৰিছিল আৰু বাবা চাহেব আম্বেদকাৰে প্ৰণয়ন কৰা সংবিধানৰ ওপৰত আক্ৰমণ চলাইছিল। বিৰলাই সদনত মন্তব্য কৰাৰ সময়ত কংগ্ৰেছৰ সদস্যসকলে চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে। প্ৰতিবাদী সদস্যসকলে চৰকাৰে সংবিধান আওকাণ কৰা বুলি অভিযোগ উত্থাপন কৰে। সদনে লগতে জৰুৰী অৱস্থাত প্ৰাণ হেৰুওৱা লোকসকলৰ স্মৃতিত মৌনতা অৱলম্বন কৰে। জৰুৰীকালীন অৱস্থা বলবৎ কৰাৰ বিৰোধিতা কৰি সদনে এটা প্ৰস্তাৱো গ্ৰহণ কৰে। পাছত সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। নতুন পৰ্যায়ৰ ভাৰতীয় ন্যায় সংহিতা 2023, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আৰু ভাৰতীয় শাস্ত্ৰীয় অধিনিয়ম 2023 কোভিড জুলাইৰ পৰা প্ৰযোজ্য হ'ব। সকলৰ শীতকালীন অধিৱেশনৰ সময়ত এই বিধেয়ক কেইখন গৃহীত হৈছে। নতুন আইন তিনিখন ভাৰতীয় নাগৰিকৰ সবলীকৰণৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব। সকলোৰে বাবে সুলভ, সহায়ক আৰু দক্ষ ন্যায় ব্যৱস্থা গঢ়ি তোলাই এই আইন কেইখনৰ মূল উদ্দেশ্য। নতুন পৰ্যায়ৰ আইন কেইখনৰ ঘাই ব্যৱস্থাসমূহৰ ভিতৰত ঘটনাৰ অনলাইন অৱগত কৰক, যিকোনো আৰক্ষী থানাত এজাহাৰ ৰুজু কৰা আৰু ঘটনাৰ বলি হোৱাসকলক এজাহাৰৰ প্ৰতিলিপি প্ৰদান কৰা অন্যতম। ইয়াৰ উপৰি কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে তেওঁৰ নিজৰ স্থিতিৰ বিষয়ে পচন্দৰ ব্যক্তিক জনোৱাৰ অধিকাৰ থাকিব। নতুন আইন তিনিখনত লগতে মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ তদন্তত অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে। এনেধৰণৰ ঘটনাৰ তথ্য লিপিবদ্ধ হোৱাৰ দুমাহৰ ভিতৰত সমাধান কৰিব লাগিব। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ম্যানমাৰৰ বিদেশ মন্ত্ৰীৰ সৈতে হোৱা পৰ্যালোচনাত ভাৰতৰ সীমামূলীয়া ম্যানমাৰত অব্যাহত থকা হিংসা আৰু অস্থিৰতা সন্দৰ্ভত গভীৰ চিন্তা ব্যক্ত কৰে। শ্ৰীজয়শংকৰে ম্যানমাৰৰ উপ প্ৰধানমন্ত্ৰী আৰু বিদেশ মন্ত্ৰী নিউ থান শেখ আজি নতুন দিল্লীত সাক্ষাৎ কৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে এই পৰিস্থিতিৰ সমাধান কৰাৰ বাবে ভাৰত সকলো অংশীদাৰকে অন্তৰ্ভুক্ত কৰিবলৈ ইচ্ছুক। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীজয়শংকৰে কয় যে তেওঁ বিশেষকৈ চোৰা অস্ত্ৰৰ সৰবৰাহ, নিচাজাতীয় সামগ্ৰীৰ অবৈধ বেহা তথা মানৱ সৰবৰাহৰ দৰে ঘটনাক প্ৰধান প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে। তেওঁ ন্যায়ালয়ত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক শীঘ্ৰে দেশলৈ ঘূৰাই অনাৰ বাবে সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰতো আগ্ৰহী বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 30 জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা জনা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ মই গভুকুল মঞ্চৰ জৰিয়তে অথবা 1800011700 এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহান জনাইছে। অনুষ্ঠানটিৰ এই খণ্ডটিৰ বাবে 28 জুন পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। এই অনুষ্ঠানটিৰ 111 সংখ্যক আৰু শ্ৰীমোদী একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া প্ৰথম খণ্ড। আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আফগানিস্তান কাইলৈ পুৱা ত্ৰিনিডাডৰ ব্ৰায়ান লাৰা ষ্টেডিয়ামত হ'বলগীয়া ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাৰ সন্মুখীন হ'ব। আনহাতে ভাৰত কালি নিশা গায়ানাত হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন শনিবাৰে বাৰ্বাডোছৰ ব্ৰুজ টাউনত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰবাৰ। জ্যেষ্ঠ বিজেপি সাংসদ অংগিৰে পুনৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত নৱগঠিত মন্ত্ৰী পৰিষদৰ সদস্যসকলক পৰিচয় কৰাই দিয়ে। নতুন পৰ্যায়ৰ ভাৰতীয় ন্যায় সংহিতা 2023, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আৰু ভাৰতীয় স্বাস্থ্য অধিনিয়ম 2023 অহা জুলাইৰ পৰা প্ৰযোজ্য হ'ব। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে ম্যানমাৰৰ ভাৰত সীমান্তৱৰ্তী এলেকাত অব্যাহত থকা হিংসা আৰু অস্থিৰতাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কাইলৈ হ'বলগীয়া ছেমিফাইনেলত আফগানিস্তান, দক্ষিণ আফ্ৰিকা আৰু ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়ালৈকে ইমানতে অনুপ্ৰেৰণ।